এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, বিটিচিৰ প্ৰথমখন বিধায়িনী সভাৰ অধিৱেশন আজি কোকৰাঝাৰত অনুষ্ঠিত, ত্ৰিদীপ দৈমাৰী বিধায়িনী সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত, হাংগেৰীৰ প্ৰখ্যাত উপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছল' ক্ৰাছনাহৰকাইলৈ 2025 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা, পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি হোৱা সংঘৰ্ষত এজনৰ মৃত্যু, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকাৰ টছত জিকি ভাৰতক বেট ধৰাৰ বাবে আমন্ত্ৰণ, ভাৰতৰ এই পৰ্যন্ত 153 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে আত্মসহায়ক গোটৰ সদস্যাসকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ভৱিষ্যতে 40 লাখ মহিলাই 85,000 টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে চৰকাৰে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গ্ৰামাঞ্চলত জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই আজি এই আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ 37,886 গৰাকী হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰে। তেওঁ লগতে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু IIT কেন্দ্ৰসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ আঁচনিৰ অধীনত ধেমাজি পলিটেকনিক প্ৰতিষ্ঠানত নিৰ্মাণ কৰা মেৰামতি কেন্দ্ৰ আৰু প্ৰযুক্তি গৱেষণাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত পঞ্চদশ বিত্তীয় আয়োগৰ স্বাস্থ্য অনুদান আঁচনিৰ পুঁজিৰে ধেমাজি জিলাৰ চিমেন চাপৰি উপস্বাস্থ্য কেন্দ্ৰত 30খন বিচনাযুক্ত সমূহীয়া স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে। বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF চৰকাৰৰ প্ৰথমখন বিধায়িনী সভাৰ অধিৱেশন আজি কোকৰাঝাৰৰ বডোফা নগৰৰ BTC বিধায়িনী ভৱনত অনুষ্ঠিত হয়। BPFৰ 28 জন, UPPLৰ 5 জন আৰু BJPৰ 4 জনকে ধৰি মুঠ 37 জন নৱনিৰ্বাচিত পাৰিষদে অধিৱেশনৰ সময়ত নতুন BTC চৰকাৰৰ আনুষ্ঠানিক আৰম্ভণি উপলক্ষে শপত গ্ৰহণ কৰে। ত্ৰিদীপ দৈমাৰীক BTC বিধায়িনী সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। BTCৰ মুৰববী তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অধ্যক্ষ পদৰ বাবে শ্ৰীদৈমাৰীৰ নাম প্ৰস্তাৱ কৰে আৰু সভাই সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গ্ৰহণ কৰে। অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত কাইলৈ দিনৰ 11:30 বজাত ফলাফলসমূহ পোৱা যাব। কাইলৈ অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক পদ, অসম কামাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক পদ আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰ ফলাফল উপলব্ধ হ'ব। ইপিনে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ কাইলৈ দিনৰ 10:30 বজাত ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে।
কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু ADRE পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। ADRE আমি স্বচ্ছতাৰে সম্পন্ন কৰিছো আৰু মই ভাবো যে ADREত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবো যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলে আজি উলুবাৰীস্থিত CID কাৰ্যালয়ত কেইবাজনো লোকক সোধা পোছা কৰে। শিল্পীগৰাকীৰ ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি পুনৰ সোধা পোছা কৰা হয়। উল্লেখযোগ্য যে চৰকাৰীভাৱে নিয়োজিত দুয়োগৰাকী বিষয়াকে সন্দেহজনক লেনদেনৰ অভিযোগত ইতিমধ্যে নিলম্বন কৰা হৈছে। তদুপৰি জুবিন গাৰ্গৰ শব্দযন্ত্ৰী দিগন্ত শৰ্মা আৰু ব্যৱসায়িক সহযোগী বংকিম ৰায়মেধিৰো আজি SIT ভাষ্য গ্ৰহণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত এই ঘটনাৰ সময়ত উপস্থিত থকা 10গৰাকী প্ৰৱাসী অসমীয়াক শীঘ্ৰে হাজিৰ হবলৈ অসম আৰক্ষীয়ে চমন জাৰি কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে তদন্ত নিয়াৰিকৈ হোৱাৰ স্বাৰ্থত এই প্ৰৱাসী অসমীয়াসকলক অসমলৈ পঠিওৱাৰ বাবে ছিংগাপুৰ শাখা সাহিত্য সভাক দায়িত্ব ল'বলৈ আহ্বান জনাইছে।
জুবিনৰ মৃত্যুক লৈ অসমৰ ৰাইজে এটা সুস্থ আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰাকৈ নিশ্চিতভাৱে অনুসন্ধান কৰি অসমৰ ৰাইজৰ মনত এটা শান্তি দিব লাগে আৰু জুবিনৰ প্ৰতিও এটা ন্যায় দিব লাগে, পৰিয়ালৰ প্ৰতিও। কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা শুনিলো যে 3 মাহৰ ভিতৰতে চাৰ্জশ্বীট দিব, আৰু যদি সেইটো হয়, কিন্তু চাৰ্জশ্বীট দিবলৈ এটা কথা কিন্তু থাকি যাব, সেইটো হ'ল কি, ছিংগাপুৰৰ যিখিনি অসমীয়া মানুহ আছে, এছ'চিয়েচন আছে, সেই এছ'চিয়েচনৰ লগত যোগাযোগ কৰাৰ কোনো ব্যৱস্থা এতিয়ালৈকে হোৱা নাই, আৰু হ'ব যে তাৰো অহা নাই, কাৰণ এইটো এটা বৰ দীঘলীয়া প্ৰচেছ। গতিকে মই ভাবোঁ যে আমি ছিংগাপুৰত থকা অসম সাহিত্য সভাৰ যিখন শাখা, সেই শাখাখনক আমি অনুৰোধ জনাইছো যাতে তেওঁলোকে এই যিসকল এছ'চিয়েচনৰ মানুহ, একেখিনিয়ে হ'ব লাগিব সম্ভৱতঃ, সেই মানুহখিনিক যিকোনো উপায়েৰে অসমলৈ পঠিওৱাৰ এটা দায়িত্ব তেওঁলোকে লোৱা উচিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
হাংগেৰীৰ প্ৰখ্যাত উপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছলো ক্ৰাছনাহৰ কাইলৈ 2025 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুইডেনৰ ষ্টকহোমত থকা ছুইডিছ একাডেমী নোবেল কমিটীয়ে আজি এই বঁটা ঘোষণা কৰে। সন্ত্ৰাস আৰু হত্যাহিংসা জৰ্জৰিত পৰিস্থিতিত নিজৰ প্ৰভাৱশালী আৰু ভৱিষ্যদৰ্শী সাহিত্যকৰ্মৰে কলা শক্তিক পুনৰ প্ৰতিষ্ঠা কৰাৰ স্বীকৃতিস্বৰূপে সাহিত্যিকগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। পুৰস্কাৰ হিচাপে তেওঁ 1.2 নিযুত আমেৰিকান ডলাৰ লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ আগেয়ে চলিত সপ্তাহটোত চিকিৎসা, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী টাপা অঞ্চলত আজি ধান কটাক লৈ কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমান্তবাসী লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে, খাচী লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত অৰিয়েল টিমুং নামৰ এজন লোকৰ মৃত্যু হোৱাৰ উপৰি ষ্টেইনৱেল টিমুং নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। সংঘৰ্ষৰ খবৰ পোৱাৰ লগে লগে অসম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে। আৰক্ষীয়ে গুৰুতৰভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে হোজাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে অৰিয়েল টিমুঙৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে যোৱা 6 অক্টোবৰত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী শান্তি সমিতিৰ মাজত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত সীমান্ত অঞ্চলটোত শান্তি বাহাল নোহোৱা পৰ্যন্ত দুয়োপক্ষই কৃষিকৰ্মকে ধৰি সকলো উন্নয়নমূলক কাৰ্য স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝীয়ে আজি নলবাৰী জিলাত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো ধবজাবাহী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিসমূহ ৰূপায়ণৰ বুজ লয়। এই বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত গৰ্ডন খেলপথাৰৰ সমীপৰ উত্তৰ কামৰূপ ষ্টেডিয়ামত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মেলাৰ শুভাৰম্ভ কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে আজি দলটোৰ সদস্যপদ ত্যাগ কৰে। শ্ৰীগোহাঁয়ে গুৱাহাটীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। দল ত্যাগৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগোহাঁয়ে কয় যে অটল বিহাৰী বাজপেয়ী, মুৰলী মনোহৰ যোশীৰ দৰে জ্যেষ্ঠ নেতাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ বিজেপিত যোগদান কৰিছিল। বৰ্তমান সময়ত দলটোৰ কাম কাজক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে। ভৱিষ্যতে ৰাজনীতিত থাকিবনে নাথাকে সেই সন্দৰ্ভত পৰৱৰ্তী সময়তহে সিদ্ধান্ত ল'ব বুলি শ্ৰীগোহাঁয়ে লগতে মন্তব্য কৰে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কছাৰীঘাট পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জলসম্পদ বিভাগে এই অংশটো সম্পূৰ্ণৰূপে বিপদমুক্ত কৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগটোত পৰ্যাপ্ত সামগ্ৰী মজুত আছে বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে ডিব্ৰুগড়ৰ প্ৰায় সকলো স্থানতে ব্ৰহ্মপুত্ৰৰ পাৰত খহনীয়া প্ৰতিৰোধৰ কাম চলি আছে। বিগত 2 বছৰত ডিব্ৰুগড় চহৰৰ সুৰক্ষাৰ বাবে প্ৰায় 375 কোটি টকা ব্যয় কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ গভীৰতাৰ বাবে ইয়াৰ গতিবেগক সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো সম্ভৱ নহয় যদিও 90% কাম এই ক্ষেত্ৰত সফল হৈছে। ডিব্ৰুগড় নগৰৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াৰ ফলত প্ৰায় 40 মিটাৰ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। শ্ৰীহাজৰিকাই এই খহনীয়াৰ স্থায়ী সমাধানৰ বাবে সকলো ব্যৱস্থা লোৱা হ'ব বুলি জনসাধাৰণক আশ্বাস দিয়ে।
কিন্তু সাডেনলি পৰহিতাৰ আগদিনা ইয়াতে খৰাখনি হৈ কহি গ'ল। কিন্তু ভাল খবৰ যে পৰহিৰ পৰা ইয়াতে ফ্ৰেছ ইৰোজন নাই আৰু আমি ইতিমধ্যে কাম আৰম্ভ কৰি দিছোঁ। মই ৰাতিপুৱাও কথা পাতিছিলোঁ, ৰাতিপুৱা মই কালিয়ে যদিও আহিলোঁ কিন্তু প্ৰশান্ত ফুকন ডাঙৰীয়া ডিব্ৰুগড়ত আজি ৰাতিপুৱাৰ পৰা নথকাৰ কাৰণে মই ৰাতিপুৱা আহিব নাহা আহিব নোৱাৰিলোঁ। কাৰণ তেখেতৰ সমষ্টি তেখেত নাথাকিলে আহিবলৈ মোৰ বেয়া লাগে। মই ৰাতিপুৱাৰ পৰা ইঞ্জিনিয়াৰসকলৰ লগত কথা পাতি আছোঁ, আমাৰ চি ই অ' ফ্ৰেমাৰ লগতো কথা পাতি আছোঁ। আমাক 32,000 চি টাইপ বেগ লাগিব, ইমিডিয়েট দিয়াৰ ব্যৱস্থা কৰিম। ডিব্ৰুগড়ত 5,000 5,500 আছেই আৰু বাকীখিনি আমি গুৱাহাটীৰ পৰা কালি পৰহিৰ ভিতৰত দি দিম। কামটো আমাৰ যিটো কাম আৰম্ভ হ'ল এইটো কণ্টিনিউ হ'ব।
কাছাৰ আৰক্ষীয়ে শিলচৰৰ ৰংপুৰত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে। আৰক্ষীয়ে আজি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত তালাচী চলাই 21,600 বটল নিষিদ্ধ কফ চিৰাপ জব্দ কৰে। জব্দ কৰা কফ চিৰাপখিনিৰ বজাৰ মূল্য 2 কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষীয়ে এই সংক্ৰান্তত 2 সৰবৰাহকাৰীকো আটক কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলাই এগৰাকী বিষয়াক উৎকোচ লোৱা অৱস্থাত হাতে লোটে ধৰা পেলায়। লোকজন আয়ুষ মিছনৰ জিলা আঁচনি বিষয়া শ্ৰৱণ কুমাৰ বৰা বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই লোকজনে আয়ুষ মিছনৰ নথিৰ নামত 10,000 টকাকৈ সংগ্ৰহ কৰি আহিছিল। এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত আজি তদাৰকী শাখাই অভিযান চলাই 10,000 টকা লোৱা অৱস্থাত বিষয়াজনক তেওঁৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি লোকজনক সোধা পোছা কৰি থকা হৈছে।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্ৰিকালচাৰেল মাইক্ৰ অৰ্গেনিজিম মেনুফেকচাৰাৰ্ছ এণ্ড ফাৰ্মাৰ্ছ এছ'চিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ এন বি এ আই এমৰ সঞ্চালক ডঃ আলোক কে শ্ৰীবাস্তৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মিলনৰ সমন্বয়ক থানেশ্বৰ ৱাকছুৱে নিজৰ ভাষণত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক কীটনাশকৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিবলৈ আহান জনায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন শাখাৰ সন্মানসমূহ আগবঢ়োৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাক এই অনুষ্ঠানতে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক গৱেষক বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে গৱেষণা পত্ৰ পাঠ কৰে। আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি চতুৰ্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম ছেটত ভাৰতে 44-45 পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত 45-30 আৰু তৃতীয় ছেটত 45-33 পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ বাবে এটা পদক নিশ্চিত হ'ল। কাইলৈ ছেমিফাইনেলত ইণ্ডোনেছিয়া আৰু ভাৰত মুখামুখি হ'ব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ পদক নিশ্চিত হৈছে। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। দক্ষিণ আফ্ৰিকাই টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 43 অভাৰত 7টা উইকেট হেৰুৱাই 183 ৰাণ কৰি খেলি আছে। ৰিশা ঘোষে 45 ৰাণ কৰি খেলি আছে। প্ৰতিকা ৰাৱলে 37 ৰাণ কৰে। দক্ষিণ আফ্ৰিকাৰ ক্লোই ট্ৰায়নে 3টা আৰু নংকু লুলেকো মলাবাই 2টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিটিচিৰ প্ৰথমখন বিধায়িনী সভাৰ অধিৱেশন আজি কোকৰাঝাৰত অনুষ্ঠিত। ত্ৰিদীপ দৈমাৰী বিধায়িনী সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত। হাংগেৰীৰ প্ৰখ্যাত উপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছলো ক্ৰাছনাহৰকাইলৈ 2025 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি হোৱা সংঘৰ্ষত এজনৰ মৃত্যু। আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকাৰ টছত জিকি ভাৰতক বেট ধৰাৰ আমন্ত্ৰণ। ভাৰতৰ এই পৰ্যন্ত 183 ৰাণ সংগ্ৰহ।